এয়া আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই জন্মলগ্নৰে পৰা ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক যোৱা নিশা এছ আই টিয়ে গ্ৰেপ্তাৰ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ' ৰেট 5.5% অপৰিৱৰ্তিত ৰাখিছে বুলি বেংকটোৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই ঘোষণা কৰিছে। শাৰদীয় দুৰ্গা পূজাৰ আজি মহানৱমী। মহানৱমী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে। আৰু মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত ভাৰতে শ্ৰীলংকাক 59 ৰাণত পৰাজিত কৰি প্ৰতিযোগিতাত নিজৰ যাত্ৰাৰ আৰম্ভণি কৰিছে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই জন্মলগ্নৰে পৰা ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰ এছ এছৰ শতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শতবৰ্ষ অনুষ্ঠানত আৰ এছ এছৰ ইতিহাস, সাংস্কৃতিক অৱদান আৰু দেশৰ অখণ্ডতা ৰক্ষাত সংগঠনটোৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰা হৈছে। সমবেতসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে 100 বছৰ পূৰ্বৰ আজিৰ এই মহান দিনটোত আৰ এছ এছ গঠন কৰাটো কেৱল দায়িত্ববোধেই নাছিল, বৰং হাজাৰ হাজাৰ বছৰ ধৰি চলি অহা ভাৰতীয় পৰম্পৰাক শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছিল। আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলে দেশৰ সেৱা আৰু সমাজৰ সবলীকৰণত অক্লান্তভাৱে নিজকে উৎসৰ্গা কৰি আহিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। আৰ এছ এছ স্বেচ্ছাসেৱকসকলে 1963 চনৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰাৰ দিনটো তেওঁ স্মৰণ কৰে। শতবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰতি আগবঢ়োৱা আৰ এছ এছৰ অৱদানক আলোকপাত কৰি বিশেষভাৱে প্ৰস্তুত কৰা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰে। কাইলৈ বিজয়া দশমী বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই উৎসৱে বেয়াৰ বিৰুদ্ধে ভালৰ, অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ, অসত্যৰ বিৰুদ্ধে সত্যৰ আৰু আন্ধাৰৰ বিৰুদ্ধে পোহৰৰ জয়ক নিৰ্দেশ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে আৰ এছ এছে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰেৰণাক সদায় উদ্বুদ্ধ কৰি আহিছে আৰু দেশবাসীৰ মাজত সাংস্কৃতিক জাগৰণ সৃষ্টিত অৰিহণা যোগাই আহিছে। দত্তাত্ৰেয় হোছাবেলে কয় যে আৰ এছ এছৰ কাম কাজ আৰু সক্ৰিয়তা দেশৰ প্ৰতিটো প্ৰান্ততে উপলভ্য। তেওঁ কয় যে সংগঠনটোৰ বিভিন্ন কাম কাজ সন্দৰ্ভত সমাজত পৰ্যাপ্ত সজাগতা আছে। আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলে সামাজিক উন্নয়ন, ৰাষ্ট্ৰীয় সেৱা, সুৰক্ষা আৰু জনকল্যাণৰ দৰে কামত জড়িত হৈ আহিছে বুলিও তেওঁ প্ৰকাশ কৰে। অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক যোৱা নিশা এছ আই টিয়ে গ্ৰেপ্তাৰ কৰি আজি পুৱা মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাই চি আই ডিৰ কাৰ্যালয়লৈ লৈ আহে। আজি আদালত বন্ধ থকা হেতুকে তেওঁলোকক মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসভৱনত হাজিৰ কৰোৱা হয় আৰু দণ্ডাধীশে দুয়োকে 14 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ছিংগাপুৰত বিশেষ পৰিস্থিতিত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰা এছ আই টিয়ে চি আই ডিৰ কাৰ্যালয়ত ইতিমধ্যে এই ঘটনাৰ কেইবাগৰাকী প্ৰত্যক্ষদৰ্শীক জেৰা কৰিছিল। কালি ছিংগাপুৰলৈ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধানৰ শাখাৰ দুগৰাকী বিষয়া ৰাওনা হৈছে। এছ আই টিয়ে কালিও ছিংগাপুৰলৈ শিল্পীগৰাকীৰ সৈতে যোৱা সহশিল্পী অমৃত প্ৰভা মহন্ত, বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী, আৰক্ষী বিষয়া সন্দীপন গাৰ্গ আৰু ব্যৱসায়ী সঞ্জীৱ নাৰায়ণক জেৰা কৰিছিল। কালি জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গক 10 ঘণ্টাৰো অধিক সময় এছ আই টিয়ে জেৰা কৰে। যোৰহাটত ৰাজহুৱাকৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আজি যোৰহাট ষ্টেডিয়ামত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ পাছৰ মাংগলিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে জুবিন গাৰ্গৰ চিতাভস্মত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰো ব্যৱস্থা কৰা হৈছে। এই উপলক্ষে শিল্পীগৰাকীৰ পন্নী গৰিমা শইকীয়া গাৰ্গসহ পৰিয়ালৰ লোকসকল প্ৰয়াত শিল্পীগৰাকীৰ চিতাভস্মলৈ কালি যোৰহাটত উপস্থিত হয়। যোৰহাটলৈ ৰাওনা ৰাওনা হোৱাৰ পথত সোণাপুৰৰ কমাৰকুচিত জুবিন গাৰ্গৰ শেষকৃত্যস্থলীত পন্নী গৰিমা শইকীয়া গাৰ্গে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাত তেওঁ শান্তিপূৰ্ণভাৱে জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ ন্যায়ৰ বাবে দাবী জনাবলৈ সকলোকে আহ্বান জনায়। যোৰহাটৰ ৰাইজে কালি শিল্পীগৰাকীৰ পৰিয়ালৰ পৰা অশ্ৰুসিক্ত নয়নেৰে চিতাভস্ম গ্ৰহণ কৰে। জিলাখনৰ কোষাগাৰ প্ৰাধিকৰণৰ ষ্ট্ৰংৰুমত কালি নিশা চিতাভস্মখিনি ৰখা হয়। আজি পুৱাৰে পৰা শিল্পীগৰাকীৰ চিতাভস্মত যোৰহাটবাসীয়ে শ্ৰদ্ধাঞ্জলি জনাইছে। লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা নাম প্ৰসংগৰে 13-দিনীয়া মাংগলিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ ৰেট 5.5% অপৰিৱৰ্তিত ৰাখিছে বুলি বেংকটোৰ গভৰ্নৰ সঞ্জয় মালহোত্ৰাই ঘোষণা কৰিছে। আনহাতে 2025-26 বিত্তীয় বৰ্ষৰ মূল ঘৰুৱা উৎপাদন GDPৰ হাৰ 6.8% বৃদ্ধি পাইছে বুলি RBIৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে। শাৰদীয় দুৰ্গা পূজাৰ আজি মহানৱমী। আজি দেৱী দুৰ্গাক সিদ্ধিদাত্ৰীৰ ৰূপত পূজা অৰ্চনা কৰা হৈছে। দেৱীৰ এই ৰূপে আধ্যাত্মিক জ্ঞান আৰু মহৎ শক্তিক প্ৰতিফলিত কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো দেৱী দুৰ্গাৰ মহানৱমী পূজা অনুষ্ঠিত হৈছে। অৱশ্যে শিল্পী জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে মহিষমৰ্দিনী দুৰ্গাৰ আৰাধনা কৰিছে। ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপতে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ গান শুনিবলৈ পোৱা গৈছে। ভালেসংখ্যক পূজা সমিতিয়ে এইবাৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিল কৰিছে। শাৰদীয় দুৰ্গোৎসৱৰ আজি মহানৱমী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে যে নৱৰাত্ৰিয়ে সকলোৰে জীৱনত সুভৱিষ্যৎ, সমৃদ্ধি আৰু সাফল্য নিশ্চিত কৰিব। প্ৰতিৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়সমূহৰ সংযুক্ত কৰ্মচাৰীসকলে আজি 25তম প্ৰতিষ্ঠা দিৱস পালন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে এই সংযুক্ত কৰ্মচাৰীসকলে আধুনিক ধৰণৰ সংযুক্ত সামৰিক গাঁথনিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ লগতে আন বহুতো পদক্ষেপৰ জৰিয়তে প্ৰতিৰক্ষা বাহিনী শক্তিশালী ৰূপ দি আহিছে। মন্ত্ৰালয়ে লগতে দেশক চাইবাৰ, কৃত্ৰিম বুদ্ধিমত্তা আৰু মহাকাশৰ সৈতে জড়িত বিভিন্ন বিষয়ত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই কৰ্মচাৰীসকলৰ অৱদান উল্লেখযোগ্য বুলি জানিবলৈ দিয়ে। সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি কয় যে প্ৰতিৰক্ষা বিভাগৰ এই সদস্যসকল বিভাগৰ কাৰ্যপন্থাৰ পৰিকল্পনা তথা সহযোগিতাৰ মাজেৰে এইসমূহ কাৰ্যত ৰূপায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। তেওঁ লগতে এই বিভাগটোৱে সামৰিক বাহিনী আৰু উচ্চস্তৰীয় প্ৰতিৰক্ষা ব্যৱস্থাপনাৰ মাজত সেতু হিচাপে কাম কৰি আহিছে বুলিও জানিবলৈ দিয়ে। দ্বীপৰাষ্ট্ৰ ফিলিপাইনছৰ মধ্য অঞ্চলত হোৱা ভূমিকম্পত নিহতৰ সংখ্যা 69জনলৈ বৃদ্ধি হৈছে। দেশখনৰ অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ৰ তথ্য অনুসৰি প্ৰশাসনে এতিয়াও সন্ধানহীন লোকসকলৰ পৰিচয় উলিয়াবলৈ যত্ন কৰি আছে। ভূমিকম্পত ভাগি পৰা ঘৰ বাৰীৰ ধবংসস্তূপত এতিয়াও বহু লোক আবদ্ধ হৈ থকা বুলি খবৰ পোৱা গৈছে। দেশখনৰ মধ্য অঞ্চলৰ ৰিছায়াছ অঞ্চলৰ উপকূলীয় মহানগৰ চেবুত যোৱা নিশা 6.9 ৰিক্টাৰ স্কেল প্ৰাবল্যৰ এটা শক্তিশালী ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পৰ ফলত 150ৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ জোকাৰণি কাষৰীয়া কেইবা প্ৰৱেশত অনুভূত হয়। আজি পুৱা উত্তৰ প্ৰদেশৰ মুজাফৰপুৰত সংঘটিত হোৱা এটা শোকাবহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ 6জন ব্যক্তিয়ে থিতাতে প্ৰাণ হেৰুৱায়। পানীপথ খাতিমা ৰাষ্ট্ৰীয় ঘাইপথেদি খুব বেগেৰে আহি থকা এখন গাড়ীয়ে পথৰ দাঁতিতে ৰৈ থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত গাড়ীখনত বহি থকা 7জন ব্যক্তিৰ ভিতৰত 6জনৰ থিতাতে মৃত্যু হয় আৰু 1জন গুৰুতৰভাৱে আহত হয়। মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত ভাৰতে শ্ৰীলংকাক 59 ৰাণত পৰাজিত কৰি প্ৰতিযোগিতাত নিজৰ যাত্ৰাৰ আৰম্ভণি কৰিছে। গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত খেলখনত ভাৰতে 271 ৰাণৰ বিজয় লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত শ্ৰীলংকাই 45.4 অভাৰত 211 ৰানহে কৰিবলৈ সমৰ্থ হয়। বৰষুণৰ বাবে কেইবাবাৰো বিঘ্নিত হোৱা খেলখন 47 অভাৰলৈ হ্ৰাস কৰা হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই জন্মলগ্নৰ পৰা ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক যোৱা নিশা SITয়ে গ্ৰেপ্তাৰ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ ৰেট 5.5% অপৰিৱৰ্তিত ৰাখিছে বুলি বেংকটোৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই ঘোষণা কৰিছে। শাৰদীয় দুৰ্গা পূজাৰ আজি মহানৱমী। মহানৱমী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে আৰু মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত ভাৰতে শ্ৰীলংকাক 59 ৰাণত পৰাজিত কৰি প্ৰতিযোগিতাত নিজৰ যাত্ৰাৰ আৰম্ভণি কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।